এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ ইতিহাস, ভাষা, কলা, সংগীত, সাজপাৰ, খাদ্যাভাস আৰু প্ৰাকৃতিক সৌন্দৰ্যই এই খণ্ডক বিশ্বৰ ভিতৰতে অনন্য কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰি দিয়া ভাষণত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্বৰ ভিতৰতে পুৰাতন পূৰ্বোত্তৰৰ সংস্কৃতি বিচিত্ৰতাৰে ভৰপূৰ। মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকনলৈকে, বীৰ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সেনাবাহিনীত যোগ দিয়া জোৱানলৈকে, দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া উত্তৰ পূবৰ বীৰ পুৰুষসকলৰ ত্যাগে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্ৰীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে ব্ৰহ্মপুত্ৰৰ পাৰত মনোমোহা পৰিৱেশৰ মাজত নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱনৰ বাবে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে 41 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্ৰধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ উদ্বোধন কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহমৰ্মে দেশৰ দ্বিতীয়টো ফৰেনচিক গৱেষণাগাৰ অসমত স্থাপন হোৱাটো অতি গৌৰৱৰ বিষয়। শ্ৰীশ্বাহে কয় যে দেশৰ জনসাধাৰণৰ বাবে চাইবাৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে 2019 চনত দিল্লীত দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় চাইবাৰ ফৰেনচিক গৱেষণাগাৰ স্থাপন কৰা হৈছিল। উল্লেখযোগ্য যে 45 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ফৰেনচিক গৱেষণাগাৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে বিস্তৃতভাৱে ডিজিটেল অনুসন্ধানৰ সুবিধা প্ৰদানৰ লগতে আধুনিক ফৰেনচিক পদ্ধতিৰে আইন প্ৰয়োগৰ ক্ষমতা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৃথক আৱাসিক পৰিষদ আৰু ITBPৰ সোণাপুৰত থকা 33 সংখ্যক বেটেলিয়নৰ 360 গৰাকী জোৱানৰ বেৰেক বিষয়াসকলৰ মেচ আৰু 10খন বিচনাযুক্ত চিকিৎসালয় ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। তেওঁ লগতে শ্ৰীকোণাত আছাম ৰাইফলছৰ মহাপৰিদৰ্শকৰ মুখ্য কাৰ্যালয়, শিলচৰৰ খনিজ গোট আৰু যোৰহাটৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত প্ৰশাসনিক আৰু আৱাসিক চৌহদৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে শ্ৰীশ্বাহে খানাপাৰাত প্ৰথম পঞ্চায়ত প্ৰতিনিধি সন্মিলনত ভাগ লয়। শ্ৰীশ্বাহে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ নিৰ্বাচিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰতিনিধিক উদ্দেশি ভাষণ দিয়ে। তেওঁ এই সন্মিলনৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে। এই সন্মিলনতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 1 জানুৱাৰীৰ পৰা পঞ্চায়ত প্ৰতিনিধি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশ লৈ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা 3দিনীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ দিহা কৰা হৈছে। আজি পুৱা শুৱালকুছিত এটা সমূহীয়া খোজকঢ়া কাৰ্যসূচীৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। কামৰূপ জিলা সংস্থাৰ কাৰ্যকৰী সভাপতি ডঃ কাৰ্তিক মেধিয়ে মুকলি কৰা এই সমদলটো শুৱালকুছি বস্ত্ৰ উদ্যানৰ পৰা শুৱালকুছিৰ বাৰীচৰলৈ উলিওৱা হয়। সমদলত কামৰূপ জিলাৰ প্ৰশাসনিক বিষয়া ৰাজেশ ঠাকুৰেও ভাগ লয়। দৰং জিলাত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আজি পুৱা মঙলদৈস্থিত কলেজিয়েট হাইস্কুল প্ৰাংগণত আয়োজিত উদ্বোধনী অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে বহু বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন পৰম্পৰাগত খেলৰ লগতে দবা, কাবাডী, ফুটবল আৰু প্ৰবীণ খেলুৱৈৰ মাজত ভলীবল খেলো অনুষ্ঠিত হয়। গোৱালপাৰা জিলা প্ৰশাসনেও 3দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰিছে। কাৰ্যসূচী অনুসৰি আজি পুৱা জিলাখনৰ বিদ্যালয়সমূহত মেজৰ ধ্যানচান্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তদুপৰি কল্যাণপুৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে মহিলাৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিয়লিৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।